للذين استجابوا لربهم الحسنى والذين لم يستجيبوا له لو أن لهم ما في الأرض جميعا ومثله معه لافتدوا به أولئك لهم سوء الحساب ومأواهم جهنم وبئس المهاد
جي হকলে নিস্পতি পালকৰ আহ্বানত সহাৰি দিয়ে তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান আৰু জি হকলে তেওঁৰ আহ্বানত সহাৰি দিয়া নাই পৃথিৱীৰ বুকুত থকা সকলো সম্পদ যদি সিহঁতৰ হলহেঁতেন লগতে ইয়াৰ সমপৰিমাণ আৰু কিবা কিবি থাকিলহেঁতেন তেনেহ'লে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ সিহঁতে সেই সকলো সম্পদ মুক্তিপণ হিচাপে দিবলৈ অৱশ্যে প্ৰস্তুত হ'লহেঁতেন জানি থোৱা সিহঁতৰ হিচাপ নিকাচ হ'ব অতি কঠোৰ আৰু জাহান্নাম হ'ব সিহঁতৰ আৱাসস্থল আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল